এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে আৰু ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহুবিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব বুলি মন্তব্য কৰে। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহুবিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও নগদ ধনবিহীন চিকিৎসা সুবিধা প্ৰদান সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ আজি পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱাৰ সুবিধা লোৱাৰ বাবে আগ্ৰহী শিক্ষকসকলৰ পৰা সন্মতি পত্ৰ ল'ব লাগিব। একেদৰে শিক্ষকসকলেও আৰোগ্য যোজনাৰ অধীনত ধন কৰ্তনৰ বাবে অনুমতি দিব লাগিব। মিছন সঞ্চালক ওম প্ৰকাশে 15 জুনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা এই যোজনাত অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। গোৱালপাৰা জিলাত লোকপিয়লত নিয়োজিত বিষয়াসকলৰ বাবে আজিৰে পৰা 3 দিনীয়াকৈ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। গোৱালপাৰা পশ্চিম সমজিলা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ টিমৌ, জিলা লোকপিয়ল বিষয়া নৱজিৎ পাঠক, দুধনৈৰ আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ধুবুৰী জিলাতো 3 দিনীয়াকৈ লোকপিয়লৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়ল আয়োগৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দ্ৰ আৰু মুখ্য লোকপিয়ল কাৰ্যালয়ৰ মূল প্ৰশিক্ষক কিশোৰ কুমাৰ দাসে পৰিচালনা কৰা কাৰ্যসূচীত গণনাকাৰী বিষয়াসকলক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হয়। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰ পৰা 3 দিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। উৎকোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ভূমিলেখ্য তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসক আজি বিশেষ ন্যায়াধীশৰ আদালতে 4 দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পাছতে 1 কোটি টকাৰো অধিক ধন উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে অভিযুক্ত লাচিত কুমাৰ দাসক ন্যায়িক জিম্মাৰ পৰা তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে 45,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দাসৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে 1 কোটিৰো অধিক টকা জব্দ কৰিছিল। ইপিনে বিশেষ ন্যায়াধীশৰ আদালতে মীন নিগমত 25 কোটি টকা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম চৰকাৰৰ যুটীয়া সচিব তথা নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক নৰেন চন্দ্ৰ বসুমতাৰী আৰু প্ৰকল্প সঞ্চালক ভগীৰথ দাসক আজি 6 দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ বিধি বলবৎকাৰী সঞ্চালকালয়ে কলাধন বৈধকৰণ প্ৰতিৰোধ আইনৰ অধীনত যোৱা নিশা আই পি এল ক্ৰিকেটত বৃহৎ পৰিমাণৰ অবৈধ জুৱাৰ ঘটনা সন্দৰ্ভত গুৱাহাটী, তিনিচুকীয়া আৰু নতুন দিল্লীৰ কেইবাটাও স্থানত অভিযান চলায়। এই অভিযানত সঞ্চালকালয়ে 3খন বিলাসী বাহন, প্ৰায় 13 লাখ টকাৰ নগদ ধন আৰু মোবাইল ফোনসহ অন্যান্য বৈদ্যুতিক সামগ্ৰী জব্দ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আই পি এল জুৱাত ব্যৱহৃত কেইবাটাও বেংক একাউণ্টৰ লেনদেনো বন্ধ কৰি দিয়ে। মৰিগাঁও জিলাৰ নগাঁও মৰিগাঁও পথত আজি অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ তত্বাৱধানত পথ সুৰক্ষা সজাগতা অভিযান অনুষ্ঠিত হয়। জনসাধাৰণক পথ সুৰক্ষাৰ নীতি নিয়ম সন্দৰ্ভত সজাগ কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত জিলা পথ সুৰক্ষা সমিতি, আৰক্ষী, পৰিবহণ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে মই পথ সুৰক্ষাৰ নীতি নিয়ম মানি চলিম শীৰ্ষক স্বাক্ষৰ অভিযানো ৰূপায়ণ কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে 244 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাজস্থানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 243 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 29টা বলত 97 ৰাণ সংগ্ৰহ কৰে।